এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, বজালীত আজি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্বোধন, বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ মৃত্যু, শীতপ্ৰবাহ আৰু ঘন কুঁৱলীৰ বাবে বিগত 24 ঘণ্টাত 128খন ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল, আৰু তিৰুৱনন্তপুৰমত আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল। বজালীত আজি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিব। প্ৰায় 53 কোটি টকা ব্যয় সাপেক্ষে বিশ্ববিদ্যালয়খনৰ এই নতুন চৌহদত প্ৰশাসনিক ভৱন, আধুনিক প্ৰযুক্তিসম্পন্ন পৰীক্ষাগাৰসহ 3টা শৈক্ষিক ভৱন, কেফেটেৰিয়া আৰু উপাচাৰ্যৰ লগতে অন্যান্য শৈক্ষিক আৰু অনাশৈক্ষিক বিষয়ববীয়াৰ বাবে আৱাসিক ভৱনৰ নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু সাংসদ ফণীভূষণ চৌধুৰী উপস্থিত থাকিব। পাঠশালাৰ সমীপৰ মেধিকুচি গাঁৱৰ বিশ্ববিদ্যালয়খনৰ এই নতুন চৌহদ উদ্বোধনৰ পূৰ্বে নৰূপত সজাই তোলা হৈছে। 1955 চনৰ 16 আগষ্টত স্থাপিত পাঠশালাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বজালী মহাবিদ্যালয়ক তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে ভট্টদেৱ বিশ্ববিদ্যালয় বিধেয়ক 2017ৰ অধীনত বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে আইন প্ৰণয়ন কৰে। নব্যঘোষিত বিশ্ববিদ্যালয়খন বজালীৰ প্ৰবাদ পুৰুষ আৰু অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱ নামেৰে পৰিচিত বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য নামত উৎসৰ্গা কৰা হয়। বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ আজি পুৱা ঢাকাৰ এখন হস্পিটেলত মৃত্যু হয়। দুৰাৰোগ্য ৰোগত ভুগি থকা বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ নেত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 80 বছৰ। 1946 চনৰ 15 আগষ্টত তেতিয়াৰ পূব পাকিস্তানৰ দিনাজপুৰত জন্মগ্ৰহণ কৰা খালেদা জিয়া 1960 চনত তেতিয়াৰ পাকিস্তান সেনাবাহিনীৰ বিষয়া জিয়াউৰ ৰহমানৰ লগত বিবাহপাশত আবদ্ধ হয়। স্বামী জিয়াউৰ ৰহমান 1971 চনৰ বাংলাদেশৰ মুক্তিযুদ্ধৰ সময়ত প্ৰথম বাংলাদেশ স্বাধীনতাৰ ঘোষণা ৰেডিঅ' পাকিস্তান চট্টগ্ৰামৰ পৰা ঘোষণা কৰি পাকিস্তানৰ বিৰুদ্ধে মুক্তি বাহিনীৰ সংগ্ৰামৰ সূচনা কৰে। পৰৱৰ্তী কালত 1977 চনত সামৰিক অভ্যুত্থানৰ জৰিয়তে জিয়াউৰ ৰহমানে প্ৰথমে সামৰিক প্ৰশাসক আৰু পাছত বাংলাদেশৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। 1981 চনত আন এটা ব্যৰ্থ সামৰিক অভ্যুত্থানত জিয়াউৰ ৰহমানৰ হত্যাৰ পাছত বেগম খালেদা জিয়াই স্বামীৰ দ্বাৰা প্ৰতিষ্ঠিত বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ নেতৃত্ব গ্ৰহণ কৰে। 1990 চনত বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত বিজয়ী হৈ জামাত ই ইছলামীৰ সহযোগত খালেদা জিয়াই চৰকাৰ গঠন কৰে। 2004 চনত বিস্ফোৰণৰ ঘটনাত দোষী সাব্যস্ত বুলি শ্বেখ হাছিনা চৰকাৰে খালেদা জিয়াক 17 বছৰৰ কাৰাদণ্ড বিহে আৰু ইয়াৰ পাছতে তেওঁ লণ্ডনত স্বনিৰ্বাসন যাপন কৰে। 2024 চনৰ ছাত্ৰ বিক্ষোভৰ পৰৱৰ্তী পৰ্যায়ত মহম্মদ ইউনুছৰ নেতৃত্বত তত্বাৱধায়ক চৰকাৰ গঠনৰ পাছতেই খালেদা জিয়াই লণ্ডনৰ পৰা বাংলাদেশলৈ প্ৰত্যাৱৰ্তন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেগম খালেদা জিয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে 2015 চনত বেগম খালেদা জিয়াৰ সৈতে তেওঁৰ বৈঠকৰ বিষয়ে স্মৰণ কৰে আৰু ভাৰতৰ সৈতে থকা তেওঁৰ সুসম্পৰ্কৰ কথা উল্লেখ কৰে। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে 69,342 কোটি টকা ব্যয় সাপেক্ষ 12টা নতুন ৰেল প্ৰকল্পত ৰেল মন্ত্ৰালয়ে অনুমোদন জনাইছে। ইয়াৰ ভিতৰত 8টা নতুন ৰেলপথ প্ৰকল্প আৰু 4টা ৰেলপথৰ দ্বৈতকৰণ প্ৰকল্প আছে। এই প্ৰকল্পৰ অধীনত 770 কিলোমিটাৰ ৰেলপথ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰে 278 কিলোমিটাৰ ৰেলপথ ইতিমধ্যে নিৰ্মাণৰ কাম আৰম্ভ হৈছে। ইয়াৰ বাবে 41,676 কোটি টকা আবণ্টন দিয়া হৈছে। ইপিনে ৰেল মন্ত্ৰালয়ে অহা 1 জানুৱাৰীৰ পৰা গুৱাহাটী আৰু চাইৰাঙৰ মাজত চলাচল কৰা 15609 আৰু 15610 নম্বৰৰ এক্সপ্ৰেছ ৰেলগাড়ীখনৰ সংশোধিত সূচী প্ৰত্যাহাৰ কৰিছে। এই ৰেলগাড়ীখন এতিয়াৰ দৰেই সন্ধিয়া গুৱাহাটী এৰিব আৰু বিপৰীত দিশৰ পৰাও প্ৰতি সন্ধিয়া চাইৰাং এৰিব বুলি ৰেলৱে বৰ্ডৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে। অসম ৰেল যাত্ৰী সংস্থা আৰু বৰাক উপত্যকাৰ ভালেকেইটা সংগঠনৰ লগতে মিজোৰামৰ ভালেসংখ্যক ব্যক্তিয়ে এই জনপ্ৰিয় ৰেলগাড়ীখন দিনৰ ভাগত চলাবলৈ লোৱাৰ সিদ্ধান্তৰ প্ৰতিবাদ জনাইছিল। বিগত 3-4 দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰো শীতৰ কবলত পৰিছে। কালি গোটেই দিনটো ঘন কুঁৱলীয়ে মহানগৰৰ চৌপাশ আৱৰি ৰাখে। বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰাৰ বিশেষ সালসলনি ঘটা নাই যদিও সৰ্বোচ্চ তাপমাত্ৰা দুদিনৰ ভিতৰত কমেও 6 ডিগ্ৰী হ্ৰাস হৈছে। তদুপৰি যোৱা দুদিনত অঞ্চলটোত বেলিৰ পোহৰ কম হোৱাৰ বাবে জনসাধাৰণে শীতৰ প্ৰকোপ বঢ়া যেন অনুভৱ কৰিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা 18.5 ডিগ্ৰী আৰু সৰ্বনিম্ন 15.6 ডিগ্ৰী চেলছিয়াছৰ আশে পাশে থকা বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰে। ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ তাপমাত্ৰা ধুবুৰীত সৰ্বাধিক হ্ৰাস হৈছে। কালি জিলাখনত 16.9 ডিগ্ৰী চেলছিয়াছ সৰ্বোচ্চ তাপমাত্ৰা ৰেকৰ্ড কৰা হয়। জিলাখনত সৰ্বনিম্ন তাপমাত্ৰা আছিল 13.9 ডিগ্ৰী চেলছিয়াছ। ডিব্ৰুগড়ত কালি সৰ্বোচ্চ তাপমাত্ৰা 25.7 ডিগ্ৰী আৰু সৰ্বনিম্ন 12.8 ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হয়। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত কালি কেইবাখনো বিমানৰ উৰণ আৰু অৱতৰণ কেইবাঘণ্টাও বিলম্ব হয়। শীতপ্ৰবাহ আৰু ঘন কুঁৱলীৰ বাবে বিগত 24 ঘণ্টাত দেশৰ বিমান পৰিবহণ সংস্থাসমূহেও কমেও 128খন ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰে। ভালেসংখ্যক বিমান বন্দৰত হালধীয়া সতৰ্কীকৰণ জাৰি কৰা হৈছে। তদুপৰি ৰাজধানী দিল্লীৰ পৰা ভিন্ন প্ৰান্তলৈ উৰা মাৰিবলগীয়া 200খন বিমানৰ উৰণৰ সময়সূচী পিছুৱাই দিয়া হয়। পৰৱৰ্তী কেইটামান দিনতো অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত কুঁৱলীৰ আচ্ছাদন একেদৰে থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। অসমত অহা 2 জানুৱাৰীলৈকে আকাশ ঘন কুঁৱলীয়ে ঢাকি ৰাখিব বুলি কোৱা হৈছে। মেঘালয় মণিপুৰ মিজোৰাম আৰু নাগালেণ্ডতো 2 জানুৱাৰী পৰ্যন্ত ঘন কুঁৱলী থাকিব বুলি কোৱা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশ্বনাথ জিলাৰ গহপুৰ পৌৰসভাৰ ধেনুধৰাত স্বচ্ছ ভাৰত নগৰীয়া অভিযানৰ দ্বিতীয় সংস্কৰণৰ অধীনত আৰু পঞ্চদশ বিত্তীয় আয়োগৰ অনুদানৰ সহায়ত চলি থকা গোটা আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্পৰ সম্প্ৰসাৰণ আঁচনিৰ কালি শুভাৰম্ভ কৰা হয়। 1,09,00,000 টকা ব্যয় সাপেক্ষে এই কেন্দ্ৰটো নিৰ্মাণ কৰা হ'ব। অনুষ্ঠানত বিশ্বনাথৰ পৌৰপতিৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি সপ্তম দিনা কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব। গ্ৰন্থমেলাত আজি অসমীয়া সাহিত্যত ৰাজনৈতিক ছদ্মৰূপী ব্যাখ্যান শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। বিয়লি 8 বজাত হ'বলগীয়া এই আলোচনা সত্ৰ বিশিষ্ট ইতিহাসবিদ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ গজেন্দ্ৰ অধিকাৰীয়ে উদ্বোধন কৰিব। এই অনুষ্ঠানত লেখক তথা সাংবাদিক ৰূপম বৰুৱা, প্ৰকৃতিবিদ তথা লেখক সৌম্যদীপ দত্ত, সাংবাদিক পুলিন কলিতা, দেৱিকা দত্ত, অভিজ্ঞান অনুৰাগ আৰু ভাস্কৰ জ্যোতি নাথে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটো সাংবাদিক নৱ ঠাকুৰীয়ে পৰিচালনা কৰিব। বিয়লি 5 বজাৰ পৰা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 ধেমাজি জিলাত ৰূপায়িত উন্নয়নমূলক আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ ধেমাজিৰ সংবাদদাতা হৰেন্দ্ৰ নাথ শৰ্মাই। অনুষ্ঠানটো নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ হাটশিঙিমাৰীত অনুষ্ঠিত 59 সংখ্যক আন্তঃ জিলা জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ ছোৱালীৰ শাখাত শিৱসাগৰৰ দলে আৰু ল'ৰাৰ শাখাত তেজপুৰ দলে চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰিছে। ছোৱালী শাখাত বিজয়ী শিৱসাগৰ দলে ডিব্ৰুগড়ৰ দলক 3-0 ব্যৱধানত পৰাস্ত কৰে। আনহাতে ল'ৰাৰ শাখাত তেজপুৰ দলে গহপুৰত 3-1 ব্যৱধানত পৰাস্ত কৰে। ল'ৰা শাখাত বিজয়ী দলৰ হিমাংশু বৰা আৰু ছোৱালী শাখাত বিজয়ী দলৰ প্ৰাৰ্থনা গগৈ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হৈছে। ভাৰতৰ মহিলা ক্ৰিকেট দলটো আজি শ্ৰীলংকাৰ বিৰুদ্ধে 5খনীয়া টি20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন কেৰালাৰ তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ইতিমধ্যে শৃংখলাৰ 4খন খেলত বিজয় অৰ্জনেৰে অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। শৃংখলাত দেওবাৰে অনুষ্ঠিত 4ৰ্থখন খেলত ঘৰুৱা দলটোৱে 30 ৰাণৰ ব্যৱধানত জয়লাভ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। বজালীত আজি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্বোধন, বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ মৃত্যু, শীতপ্ৰবাহ আৰু ঘন কুঁৱলীৰ বাবে বিগত 24 ঘণ্টাত 128খন ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বাতিল আৰু তিৰুৱনন্তপুৰমত আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন 1:40